এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহতগুৰিৰ সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন, জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগিলোদ সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজগাঁৱৰে 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
জাগিৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে, আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছো যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছো। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গলো আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে, এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছো আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছো। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলো আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছো। যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰো।
ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱ নিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচী প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্ত নেগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত দিহা কৰা হৈছে। বৰপেটা জিলাত সামগ্ৰীৰ মূল্য অসাধু ব্যৱসায় যাতে নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়িক সন্থা, চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কোনো ব্যৱসায়ী যাতে সামগ্ৰীৰ মূল্য ইচ্ছানুসৰি বৃদ্ধি কৰিব নোৱাৰে, লগতে সামগ্ৰীৰ মূল্যৰ তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ইফালে ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ট বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। সেই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱা সকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। সমাগত লোকপিয়লৰ সুচাৰুৰূপে কাৰ্যকৰীকৰণৰ অংশ হিচাপে আজি ডিফুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অহা 2 আগষ্টৰ পৰা কাৰ্বি আংলং জিলাতো আৰম্ভ হ'বলগীয়া লোকপিয়ল কাৰ্যকৰীকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সভাত গুৰুত্ব আৰোপ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন। জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে সমাধি ক্ষেত্ৰৰ মূল কামসমূহ পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।